চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিপচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি পত্ৰ লিখি থাকিবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়া লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত এই মঠিয়া লিখা শুভবাৰ্তা পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজি আমি মঠি 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই লৈ যাম। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিছা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, সেই সামৰ্থ আমাৰ নাই। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি দেখিবলৈ পাইছো যে যীশুখ্ৰীষ্টৰ বাটকটীয়া জোহন বাপ্তাইজকে মানুহবোৰক জৰ্দন নদীত বাপ্তিস্ম দি আছিল। মানুহবোৰে মন পালটন কৰি জোহনৰ সেই বাপ্তিস্ম গ্ৰহণ কৰিছিল। তাৰ পাছত 3 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ দুটা পঢ়ি দিম। কিন্তু ফৰিচী আৰু চদ্দুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিস্মলৈ অহা দেখি তেওঁবিলাকক ক'লে, হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা। এতিয়া কোন আহিছে মন কৰক। এই সন্মানীয় অতিথিসকলক তেওঁ কেনেদৰে অভিবাদন জনাইছে মন কৰক। আপোনাৰ প্ৰচাৰকে অহা দেওবাৰে ৰাতিপুৱা গীৰ্জাত থিয় হৈ যদি এনেদৰে সম্বোধন কৰে, হে সৰ্পৰ বংশ, তেতিয়া ডিকনসকলে নিশ্চয় আন এজন প্ৰচাৰকহে বিচাৰিব। এইটো নিশ্চয় অতিপাত চোকা ভাষা। তেওঁ সমাজত স্থান থকা, আগশাৰীৰ স্থান থকা সেই ফৰিচী আৰু চদ্দুকীবিলাকক কৈ আছে আৰু তেওঁলোকক কৈছে, এই নতুন জীৱনৰ কিবা এটা প্ৰমাণ থাকিব লাগিব। তোমালোকে এনেই বাপ্তিস্ম গ্ৰহণ কৰা কাৰ্যৰ গতানুগতিকতা পালন কৰিব নোৱাৰা, তোমালোকৰ জীৱনত ফল থাকিব লাগিব। ন নম্বৰ পদ, আৰু আব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবাহক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। প্ৰিয় শ্ৰোতা, তেওঁ ইয়াত সঁচাকৈ অতি চোকা ভাষা ব্যৱহাৰ কৰিছে। তেওঁ যিহুদিয়াৰ নিশ্চয় জনপ্ৰিয় লোক নাছিল। দহ নম্বৰ পদ, আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। ফল ধৰাৰ বিষয়ে নতুন নিয়মত বহুখিনি কথা কোৱা হৈছে। ফল ধৰাটো আচলতে সঠিক ধৰণৰ গছ থকাৰ ফল। ফল ধৰা গছেহে ফল ধৰিব পাৰে। ইয়াত গছৰ গুৰিত কুঠাৰ লাগি থকাৰ কথা কোৱা হৈছে কাৰণ গছে ফল ধৰা নাই। আপেল গছত আপেল আৰু আম গছত আম লাগিব, কিন্তু যি গছত কেৱল কাঁইট লাগে সেই গছ নিশ্চয় আপেল গছ নহয় বা আম গছ নহয়। তেনেকুৱা গছ কাটি পেলাবই লাগিব। শিপা আৰু ফলৰ কথাটো একেলগে থাকে। গছ এডালে উচিত ফল ধৰিবলৈ হ'লে উচিত শিপা থাকিবই লাগিব। তেওঁলোকক জোহন বাপ্তাইজকে ঠিক এই কথাই ইয়াত কৈছে। তেওঁ কৈছে যে ভুল প্ৰকৃতিৰ গছবোৰ কাটি জুইত পেলোৱা হ'ব। এঘাৰ নম্বৰ পদ, মন পালতনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ, তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব, তেওঁ হাতত তেওঁৰ কুলা লৈ আছে। জোহনে কৈছে, মই পানীত বাপ্তিস্ম দিছোঁ, কিন্তু তেওঁ আহি আছে, যেতিয়া তেওঁ আহিব তেওঁ তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তিস্ম দিব। শেষৰ আৰু শব্দটো ইতিমধ্যেই দুহেজাৰ বছৰ দীঘল হৈছে। আজি আমি যিটো যুগত বাস কৰি আছো সেইটো হৈছে পবিত্ৰ আত্মাৰ যুগ। আজি যীশুখ্ৰীষ্টই পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়ে, কিন্তু তেওঁ যেতিয়া দ্বিতীয়বাৰ আহিব তেতিয়া তেওঁ জুইত বাপ্তিস্ম দিব। জুইয়ে বুজায় সুদ বিচাৰ দণ্ডৰ কথা। এই পাৰ্থক্যটো আমি বিশেষভাৱে বুজি পোৱা উচিত। কোনোবাই হয়তো ক'ব পাৰে, মই আকৌ ভাবিছিলোঁ পঞ্চাছদিনীয়া পৰ্বৰ দিনা শিষ্যসকল পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজিত হৈছিল বুলি, কাৰণ জুইৰ শিখা আহি তেওঁলোকৰ ওপৰত পৰিছিল বুলি পাচনি কৰ্মত লিখা আছে। নাই প্ৰিয় শ্ৰোতা, আপুনি পাচনি কৰ্ম দুই নম্বৰ অধ্যায়ৰ দুই আৰু তিনি নম্বৰ পদ দুটা আকৌ এবাৰ পঢ়ি চোৱা উচিত। আমি পঢ়ি দিছোঁ, শুনিবচোন ইয়াত কি লিখা আছে। আচলতে পাচনি কৰ্ম দুই নম্বৰ অধ্যায়ৰ দুই আৰু তিনি নম্বৰ পদ, সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি যি ঘৰত তেওঁলোক বহি আছিল সেই গোটেই ঘৰ জুৰিলে। তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জীৱা ওলাই বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত ৰৈ থাকিল। তাত এনেদৰেহে লিখা আছে, সেই বতাহ বা জুই নাছিল, সেয়া আছিল পবিত্ৰ আত্মাৰ আগমনহে। কিন্তু কিবাকিবি দেখা পোৱা গৈছিল, শুনাও গৈছিল। গতিকে পবিত্ৰ আত্মাৰ আগমনত আচলতে জুইত বাপ্তিস্ম দিয়া ভাৱবাণীটো ফলিওৱা নাছিল। আমি কথাটো আকৌ কৈছো, জুইৰ বাপ্তিস্মৰ কথাটো ঘটিব খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়তহে। পবিত্ৰ আত্মাৰ এই যুগত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ওপৰলৈ পবিত্ৰ আত্মা আহে, মাত্ৰ কিছুমানৰ ওপৰলৈ নহয়। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী পবিত্ৰ আত্মাৰ দ্বাৰা বাপ্তাইজিত হয়, অৰ্থাৎ বিশ্বাসকাৰীজন খ্ৰীষ্টৰ শৰীৰ বুলি পৰিচিত হয়, অৰ্থাৎ তেওঁ খ্ৰীষ্টৰ শৰীৰৰ অংগ হৈ পৰে। এইটো ঈশ্বৰৰ বাক্যৰ এটা মহান আৰু গুৰুত্বপূৰ্ণ সত্য। জোহনে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ প্ৰসংগতেই কৈ আছে। 12 নম্বৰ পদ, তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থব, কিন্তু ঘোলা নুনুমুৱা জুইত পুৰিব। এয়ে হ'ব শেষ বিচাৰৰ সময়ত। 13 নম্বৰ পদ, তেতিয়া যীচু জোহনৰ দ্বাৰাই বাপ্তাইজিত হ'বলৈ গালিলৰ পৰা জৰ্দনলৈ তেওঁৰ ওচৰলৈ আহিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। আমি এই প্ৰশ্ন সুধিব খুজিছো, যীচু কিয় বাপ্তাইজিত হৈছিল? তাৰ উত্তৰটো আমি দিবলৈ চেষ্টা কৰিম। 14 আৰু 15 নম্বৰ পদ, কিন্তু জোহনে তেওঁক নিবাৰণ কৰি ক'লে, আপোনাৰ দ্বাৰাই বাপ্তাইজিত হ'বৰ মোৰ আৱশ্যক, এনেস্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে? কিন্তু যীচুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। তেতিয়া সেইদৰে হ'বলৈ দিলে। যীচু বাপ্তাইজিত কিয় হৈছিল? ইয়াৰ উত্তৰ কেইবাটাও হ'ব পাৰে, কিন্তু তাৰ মূল কাৰণটো ঠিক ইয়াতেই দিয়া হৈছে, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। যীচুৱে নিজকে পাপী মানৱ জাতিৰ এজন বুলি সম্পূৰ্ণভাৱে চিনাকি দিছে। যীচয়াই ভাৱবাণী কৰি কৈছিল যে তেওঁক পাপীবিলাকৰ মাজৰ এজন বুলি গণ্য কৰা যাব। যীচয়া 53 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ চাওক, তেওঁ কৈছে, নিজকে প্ৰজাবোৰৰ মাজৰ এজন বুলি চিনাকি দিয়া ৰজা তেওঁ। নিজকে তেওঁ প্ৰজাবোৰৰ মাজৰ এজন বুলি চিনাকি দিয়ে। আচলতে বাপ্তিস্মা মানে হৈছে চিনাকি দিয়া কাৰ্য, সাক্ষ্য দিয়া কাৰ্য। আমি ভাবোঁ চিনাকি দিয়াটোৱেই আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ বাপ্তিস্মা গ্ৰহণৰ মুখ্য উদ্দেশ্য আছিল। আকৌ যীশুৱে আমাৰ বাবে কিবা আৰ্হি ৰাখিবলৈ বাপ্তিস্মা লোৱা নাছিল, বা আমি মানি চলিবলগীয়া কিবা আৰ্হিস্বৰূপেও নহয়। খ্ৰীষ্ট আছিল পবিত্ৰ, তেওঁ মন পালন কৰাৰ প্ৰয়োজন নাছিল, আমিহে মন পালন কৰাৰ প্ৰয়োজন। তেওঁ আছিল পবিত্ৰ, নিষ্কলংক আৰু পাপীবোৰৰ পৰা পৃথক। কিন্তু তেওঁ বাপ্তিস্মা গ্ৰহণ কৰিছিল নিজকে মানৱৰ মাজৰ এজন বুলি চিনাকি দিবলৈ। এই কথাটো আমি বিশেষভাৱে মন কৰা উচিত। যীশুৱে বাপ্তিস্মা লোৱাৰ দ্বিতীয় এটা কাৰণো আছিল, পানীত লোৱা বাপ্তিস্মা মৃত্যুৰ চিন। তেওঁৰ মৃত্যু আছিল এটা বাপ্তিস্মা। জাকুব আৰু জোহনে স্বৰ্গৰাজ্যত তেওঁৰ সোঁ আৰু বাওঁহাতে বহিবলৈ পাবলৈ ইচ্ছা প্ৰকাশ কৰোঁতে তেওঁ কৈছিল এইবুলি। মুঠি 20 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। কিন্তু যীশুৱে উত্তৰ দি ক'লে, তোমালোকে কি খুজিছা তাক নাজানা। মই যি পাত্ৰত পান কৰিবলৈ উদ্যত হৈছোঁ, তোমালোকে সেই পাত্ৰত পান কৰিবলৈ পাৰানে? তেওঁলোকে তেওঁক ক'লে, পাৰোঁ। অৰ্থাৎ খ্ৰীষ্টৰ মৃত্যু আছিল এটা বাপ্তিস্মা। তেওঁ আপোনাৰ মোৰ বাবেই মৃত্যুত প্ৰৱেশ কৰিছিল। যীশুৰ বাপ্তিস্মাৰ তৃতীয় কাৰণ এটাও আছিল। এই সময়ত তেওঁক পুৰোহিত পৰিচৰ্যাৰ কাৰণে পৃথক কৰা হৈছিল। তেওঁৰ এই পুৰোহিত পৰিচৰ্যাৰ বাবেই তেওঁৰ ওপৰলৈ পবিত্ৰ আত্মা আহিছিল। যীশুৱে কৰা সকলো কাৰ্য পবিত্ৰ আত্মাৰ শক্তিৰেই কৰা হৈছিল। দ্বিতীয় কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিম, শুনিবচোন। দ্বিতীয় কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ, আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ যিজনাই পাপ জনা নাই সেইজনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। তেওঁৰ ওপৰত পাপ জাপি দিয়া হৈছিল, কিন্তু তেওঁত কোনো পাপ নাছিল। মোৰ পাপ তেওঁৰ ওপৰত দিয়া হৈছিল, তেওঁৰ ভিতৰত নহয়। সেইটো এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য। গতিকে আপুনি আৰু মই তেওঁত এক বুলি চিনাকি দি পৰিত্ৰাণ পাওঁ। তেওঁ নিজকে আমাৰ লগৰ বুলি চিনাকি দিলে বাপ্তিস্মত। আৰু পিতৰে কৈছে আমি তেওঁৰ এই বাপ্তিস্মৰ যোগেদি পৰিত্ৰাণ পাওঁ। 1 পিতৰ 3 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, কেনেকৈ নিজকে প্ৰভু যীশুৰ লগত এক বুলি চিনাকি দি পৰিত্ৰাণ পোৱা মানে খ্ৰীষ্টত থিতাপি লোৱা। আমি কেনেকৈ খ্ৰীষ্টত থিতাপি লওঁ? পবিত্ৰ আত্মাৰ বাপ্তিস্মৰ যোগেদি। আমি পানীত বাপ্তিস্মা লোৱাত বিশ্বাস কৰোঁ, কাৰণ ইয়াৰ দ্বাৰাই আমি নিজকে খ্ৰীষ্টৰ লগত এক বুলি চিনাকি দিওঁ। প্ৰভু যীশুৱে এইবুলি কৈছিল, পাঠ কৰি দিম, পিতৃয়ে মোক যি যি দিছে সেই সকলোৱে মোৰ ওচৰলৈ আহিব আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম। যোহন 6 নম্বৰ অধ্যায়ৰ 37 নম্বৰ পদ। আমি এইটো বুজি পাব লাগে যে আমি খ্ৰীষ্টৰ সৈতে নিজক চিনাকি দিব লাগিব আৰু সেইটো পবিত্ৰ আত্মাৰ যোগেদি সম্পন্ন হয়। আমি পানীত বাপ্তিষ্ম লোৱা কাৰ্যটো ইয়াৰ এটা সাক্ষ্য। এবাৰ এজন বৃদ্ধ লোকে এজন ডেকা নাবিকক খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ কৈ এইবুলি কৈছিল, ডেকা ল'ৰা, এইটো কৰ্তব্য, নহলে গণ্ডগোল। প্ৰিয় শ্ৰোতা, যদি আপুনি খ্ৰীষ্টলৈ আহে আপুনি বাপ্তিষ্ম ল'ব লাগে কাৰণ এইটো কৰ্তব্য, যদিহে নলয় সেইটো গণ্ডগোল। বাপ্তিষ্মৰ বিষয়টো তৰ্ক বিতৰ্কৰ পৰা উঠাই আমি খ্ৰীষ্টৰ হকে থিয় দিয়াৰ উচ্চ স্তৰত স্থাপন কৰিব লাগে। আমি ওলাই আহি খ্ৰীষ্টৰ হকে থিয় দিয়াৰ কিমান প্ৰয়োজন নহয়নে বাৰু? আমি 15 নম্বৰ পদটো আকৌ পঢ়ি দিছো, শুনিবচোন। কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া হ'বলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত। তেতিয়া সেইদৰে হ'বলৈ দিলে, যোহনে তেওঁক বাপ্তিষ্ম দিলে। এতিয়া 16 আৰু 17 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে যীশু বাপ্তাইজিত হৈ তেতিয়াই পানীৰ পৰা উঠিল, আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে। আৰু চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এই আকাশীবাণী হ'ল। ইয়াত আমি তৃত্ব ঈশ্বৰৰ এটা প্ৰকাশ দেখা পাইছো। প্ৰভু যীশু পানীৰ পৰা উঠি থিয় হওঁতে ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁ স্থিতি ল'লে আৰু পিতৃ ঈশ্বৰে স্বৰ্গৰ পৰা কথা ক'লে। পিতৃ ঈশ্বৰে কৈছে, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। প্ৰভু যীশু এতিয়া তেওঁৰ লোকবিলাকৰ মাজৰ এজন বুলি পৰিচিত হ'ল। তেওঁ যে কেনে অপূৰ্ব ৰজা! এতিয়া আমি 4 নম্বৰ অধ্যায়ত পাওঁ প্ৰভু যীশু অৰণ্যত ছয়তানৰ দ্বাৰা পৰীক্ষিত হোৱা কথা। আমি মঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰগতিটো লক্ষ্য কৰোঁ হওক। যীশু আহিছিল আমাৰ মাজত জন্মগ্ৰহণ কৰি আমাৰ নিচিনা এজন বুলি চিনাকি দিবলৈ। তেওঁ আন শিশুৰ নিচিনাই ডাঙৰ দীঘল হৈছিল, কেৱল তেওঁ আছিল নিষ্পাপ, পবিত্ৰ। এতিয়া তেওঁৰ বাপ্তিষ্মৰ যোগেদি আমাৰ সৈতে এজন বুলি তেওঁ পৰিচিত হ'ল। তেওঁ আমাৰ পাপ নিজৰ গাত ল'লে। এতিয়া তেওঁ পৰীক্ষিত হ'ব কাৰণ কিছুমান প্ৰশ্নৰ উত্তৰৰ প্ৰয়োজন আছে। ৰজাজনে পৰীক্ষাত জয়যুক্ত হ'ব পাৰিবনে? তেওঁৰ বিজয় সাব্যস্ত তেওঁ কৰিব পাৰিবনে? পৰীক্ষা কৰা কথাটোত দুটা অৰ্থ সোমাই আছে। প্ৰথমটো হৈছে মন্দ কাম কৰিবলৈ লোভ দেখুওৱা অথবা উত্তেজিত কৰা। আমাৰ প্ৰত্যেকতেই কিবা এটা আছে যিটোৱে আমাক মন্দতাৰ প্ৰতি সঁহাৰি দিবলৈ আগুৱাই লৈ যায়। এইটো কিন্তু যীশুৰ ক্ষেত্ৰত সত্য নাছিল। যোহন 14 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, পঢ়ি দিম, শুনিবচোন। তোমালোকে সৈতে মই অধিক কথা আৰু নহ'ম, কিয়নো জগতৰ অধিপতি আহিছে আৰু মুঠ তাৰ একো নাই। আকৌ ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, ইব্ৰী 7 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ, কিয়নো পবিত্ৰ, অকুটিল, নিৰ্মল পাপীবিলাকৰ পৰা পৃথক কৰা আৰু স্বৰ্গতকৈও ওপৰ হোৱা এনে মহাপুৰোহিত আমালৈ উপযুক্ত আছিল। গতিকে মোক পতিত কৰিব পৰা প্ৰলোভনতকৈ যীশুৰ প্ৰলোভনটো নিশ্চয় বেলেগ হ'ব লাগিব। ই বৰ বেছি কঠিন পৰীক্ষা হ'ব লাগিব। দ্বিতীয়তে পৰীক্ষা, ঈশ্বৰে মানুহক বেয়া কাম কৰিবলৈ পৰীক্ষা নকৰে বুলি আমাক যাকোব 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত কোৱা হৈছে। অথচ আমাক এইবুলিও কোৱা হৈছে যে ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে, আদি পুস্তক 22 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত। তাত ঈশ্বৰে অব্ৰাহামৰ বিশ্বাসটোহে পৰীক্ষা কৰিছিল। যীশুক এতিয়া পৰীক্ষা কৰা হ'ব। যীশু বাৰু পতিত হ'ব পাৰিলেহেঁতেননে? নাই, তেওঁ পতিত হ'ব নোৱাৰে। যদি যীশু পতিত হোৱাৰ সম্ভাৱনা থাকিলেহেঁতেন, তেনেহ'লে আপুনি বা মই এজন নিশ্চিত পৰিত্ৰাতা নাপালোহেঁতেন। এতিয়া আপুনি সুধিব পাৰে, যদি যীশু পতিত হোৱাৰ সম্ভাৱনা নাছিল, তেনেহ'লে তেওঁৰ পৰীক্ষা বৈধ আৰু প্ৰকৃত পৰীক্ষা আছিল জানো? আমি এইবুলি ক'ব পাৰোঁ, তেওঁ যি পৰীক্ষাত পৰিছিল সেইটো আমি পৰা পৰীক্ষাতকৈ বহু বেছি কঠিন আছিল। যেতিয়া কোনো এখন নতুন গাড়ী বনোৱা হয়, তেতিয়া সেইখন খৰচী মাৰি পৰীক্ষা কৰা হয় যাতে সেইখনে সহ্য কৰিব পাৰে। প্ৰত্যেক দুখৰ প্ৰকৃত হীৰা পৰীক্ষা কৰা হয় সেই দুখৰ নকল নহয় বুলি প্ৰমাণ কৰিবলৈ। ঠিক একেদৰে প্ৰভু যীশুক পৰীক্ষা কৰা হৈছিল তেওঁ দাবী কৰা ধৰণেই যে সত্য সেই কথা প্ৰমাণ কৰিবলৈ। যেতিয়া এখন দলং নিৰ্মাণ কৰা হয় সেইখন ভালদৰে পৰীক্ষা কৰা হয়। এবাৰ এখন ৰেলৰ দলং সাজি সম্পূৰ্ণ কৰাৰ পাছত তাৰ ওপৰত দুটা প্ৰকাণ্ড প্ৰকাণ্ড ইঞ্জিন উঠাই দি পৰীক্ষা কৰি থাকোঁতে এজন মানুহে গৈ সুধিছিল, আপুনি কি কৰিছে? ইঞ্জিনিয়াৰজনে ক'লে, দলংখন পৰীক্ষা কৰিছো। মানুহজনে ক'লে, আপুনি দেখোন দলংখন ভাঙিব খুজিছে। ইঞ্জিনিয়াৰজনে ভেকাহি মাৰি ক'লে, কেতিয়াও নহয়, আমি পৰীক্ষা কৰি আছো দলংখন নাভাঙে বুলি প্ৰমাণ কৰিবলৈহে। ঠিক একেদৰে প্ৰভু যীশুক পৰীক্ষা কৰা হৈছিল তেওঁ যে নাভাঙে বিফল নহয় সেইটো প্ৰমাণ কৰিবলৈ, সেইটো দেখুৱাবলৈ। গতিকে তেওঁৰ পৰীক্ষা আমাৰ পৰীক্ষাতকৈ বহু বেছি কঠিন আছিল। আমি সহ্য কৰাৰ সীমা এটা থাকে। আপুনি মোক যথেষ্ট প্ৰলোভন দি হেঁচা প্ৰয়োগ কৰি থাকিলে অৱশেষত মই হয়তো পতিত হ'ম, এইটো আপোনাৰ ক্ষেত্ৰতো সত্য। কিন্তু হেঁচা ক্ৰমাৎ বাঢ়ি যোৱা স্বত্তেও যীশু পতিত হোৱা নাছিল। সৰু সূতা এডালে 10 কেজি ডগা এটা দাঙিব নোৱাৰে। ডাঙৰ ৰছী এডালে ডাঙৰ ট্ৰাক এখন হয়তো দাঙিব নোৱাৰিব পাৰে। আমি হয়তো সৰু সূতাডালৰ নিচিনা, কিন্তু তেওঁ বিশাল ওজন দাঙিব পৰা ৰছীতকৈও অধিক। এই পৰীক্ষাটো আমি এডেনবাৰীত হৱাই সন্মুখীন হোৱা পৰীক্ষাৰ লগত তুলনা কৰিলেও মন কৰিবলগীয়া কথা পাওঁ। খ্ৰীষ্টক পৰীক্ষা কৰা হৈছিল অৰণ্যত, আনহাতে হৱাক পৰীক্ষা কৰা হৈছিল এখন বাগিচাত। কি যে ডাঙৰ পাৰ্থক্য! 4:1 তেতিয়া যীশু ছয়তানৰ দ্বাৰাই পৰীক্ষিত হবলৈ তেওঁক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হল। তেওঁক ছয়তানে পৰীক্ষা কৰিছিল। 2:3 তাতে দুকুৰি দিন দুকুৰি ৰাতি লঘোণে থাকিলত পাছে তেওঁৰ ভোক লাগিল। তেতিয়া পৰীক্ষকে ওচৰলৈ আহি তেওঁক ক'লে, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়া। হৱাই একেধৰণৰ পৰীক্ষাৰ সন্মুখীন হৈছিল। প্ৰথম পৰীক্ষাটো আছিল শাৰীৰিক। তাই দেখিছিল সেই গছৰ ফল খাবলৈ ভাল। প্ৰভু যীশুক শিলবোৰ ৰুটিত পৰিণত কৰিবলৈ কোৱা হৈছিল। 1:15-16 মতে খ্ৰীষ্টিয়ানৰ বাবে এই পৰীক্ষা হৈছে মাংসৰ অভিলাষ। 4 তাতে তেওঁ উত্তৰ দি ক'লে, মানুহ কেৱল পিঠাৰেই নিজিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীৱ, এইবুলি লিখা আছে। এই কথা আমি পাওঁ 2:3। যীশুৱে দ্বিতীয় বিৱৰণখন জানিছিল আৰু সেয়া ঈশ্বৰৰ নিশ্বাসিত বাক্য বুলি বিশ্বাস কৰিছিল। এতিয়া দ্বিতীয়টো পৰীক্ষা, 5:6। তেতিয়া ছয়তানে তেওঁক পবিত্ৰ নগৰলৈ নি ধৰ্মধামৰ কলচীৰ ওপৰত থৈ তেওঁক ক'লে, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে নিজকে তললৈ পেলাই দিয়া, কিয়নো লিখা আছে, তেওঁ নিজৰ দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। ছয়তানে গীতমালা 91 গীতৰ 11:12 পদৰ পৰা উদ্ধৃতি দিছে, কিন্তু সঠিকভাৱে দিয়া নাই। এইটো হৈছে এটা আত্মিক পৰীক্ষা। হোৱাৰ ক্ষেত্ৰত সেই পৰীক্ষাটো আছিল, সেই ফলটো ভাল বেয়াৰ জ্ঞান দিয়াৰ ক্ষেত্ৰত উত্তম। আৰু আজি খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এয়ে হৈছে জীৱনকালৰ গৰ্ব। 7 যীশুৱে তাক ক'লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবাই বুলিও লিখা আছে। তেওঁ 3:16 পৰা উদ্ধৃতি দিছে। তৃতীয় পৰীক্ষাটো হৈছে মনোবৈজ্ঞানিক। 8:9 আকৌ ছয়তানে তেওঁক অতি ওখ পৰ্বতলৈ নি জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্যও দেখুৱালে আৰু তেওঁক ক'লে, তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা তেন্তে এই সকলোকে তোমাক দিম। ছয়তানে তেওঁক জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ গৌৰৱ মহিমা দেখুৱালে। এইটো এটা মনোবৈজ্ঞানিক প্ৰলোভন। মানুহে ক্ষমতালৈ হাবিয়াস কৰে। হৱাইও সেই প্ৰলোভনেই পাইছিল। সেই ফলটো ভাল বেয়াৰ জ্ঞানৰ ক্ষেত্ৰত ভাল। আমি বহুতেই এনে প্ৰলোভনত পতিত হওঁ। কিন্তু প্ৰভু যীশুৱে দিয়া উত্তৰটোলৈ মন কৰক। 10 তেতিয়া যীশুৱে তাক ক'লে, গুচি যা ছয়তান, কিয়নো তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা, এইবুলি লিখা আছে। 2:13 পৰা আৰু 10:20 পৰা তেওঁ উদ্ধৃতি দিছে। প্ৰিয় শ্ৰোতা, আমি দেখিবলৈ পাইছো আমাৰ প্ৰভু যীশুৱে প্ৰতিবাৰেই শাস্ত্ৰৰ উদ্ধৃতিৰে উত্তৰ দিছে। ইয়াৰ মাজত আমাৰ সকলোৰে বাবে নিশ্চয় বাৰ্তা আছে। আমাৰ বহুতেই খ্ৰীষ্টীয় জীৱন যাপন কৰাত সমস্যা কিয় পায়? ঈশ্বৰৰ বাক্যৰ প্ৰতি অজ্ঞতাৰ কাৰণে। আমাৰ প্ৰভুৱে সদায় ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি উত্তৰ দিছিল। আমি বিশ্বাস কৰোঁ আপোনাৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত ঈশ্বৰৰ বাক্যৰ একোটা উত্তৰ আছে। তাৰমানে এইটো নহয় যে আপোনাৰ সমস্যাৰ উত্তৰ মই জানো। তাৰমানে মনোবৈজ্ঞানিক অথবা মানসিক ৰোগৰ চিকিৎসকৰ হাতত আপোনাৰ সমস্যাৰ উত্তৰ আছে বুলি আমি ক'ব খোজা নাই, কিন্তু আমাৰ সমস্যাৰ উত্তৰ ঈশ্বৰৰ হাতত আছে আৰু সেইটো তেওঁৰ বাক্যত আছে। সেইবাবেই আমি বাইবেলখন আৰু ভালদৰে জনা উচিত। আমি এই কথা আকৌ ক'ব খোজো যে প্ৰভু যীশুৱে ছয়তানক প্ৰতিবাৰেই শাস্ত্ৰৰ বাক্যেৰে উত্তৰ দিলে। তেওঁ কোৱা নাছিল মই ভাবোঁ এনেকুৱাহে নেকি, নাইবা মই ভাবোঁ এই কাম কৰাৰ কিবা এটা বেলেগ উত্তম উপায় আছে, নাই। তেওঁ অতি স্পষ্টভাৱে কৈছিল ঈশ্বৰৰ বাক্যত কি লিখা আছে সেই কথাহে। তেওঁ উত্তৰ দিবলৈ ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰিছিল। ঈশ্বৰৰ সন্তানৰ বাবে সেয়েই যথেষ্ট। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ছয়তানৰ প্ৰলোভনৰ সন্মুখীন হ'লে ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰিবলৈ শিকিছেনে? ঈশ্বৰৰ বাক্য বাৰু আপুনি ভালদৰে জানেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা, মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক পাব দিলোৱা, তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া, তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক
কাবতি ধুয়া, তুমি মোক জিরনি দিয়া, তুমি মোক কাবতি ধুয়া।